বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশে বৰ্তমান সামাজিক, বিত্তীয়, ৰাজনৈতিক তথা সাংস্কৃতিক ক্ষেত্ৰত এক নৱজাগৰণৰ সৃষ্টি কৰিছে বুলি প্ৰকাশ কৰে। চৰকাৰে পি এন জি তথা চি এন জিৰ 100% যোগান নিশ্চিত কৰাৰ লগতে সমগ্ৰ দেশতে ইয়াৰ পৰিবহণ সুনিশ্চিত কৰিছে। অসমত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে আজি 88 জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে কেইবছৰমানৰ ভিতৰত ভাৰতক স্থানীয় ড্ৰোন নিৰ্মাণৰ গোলকীয় বজাৰ গঢ়ি তোলাৰ বাবে ক্ষীপ্ৰভাৱে কাম কৰি যাব লাগিব। আৰু আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅ'নেল মেছিয়ে 900টা গ'ল অতিক্ৰম কৰি ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি কয় যে দেশে বৰ্তমান সামাজিক, বিত্তীয়, ৰাজনৈতিক তথা সাংস্কৃতিক ক্ষেত্ৰত এক নৱজাগৰণৰ সৃষ্টি কৰিছে আৰু অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি মন্দিৰ ইয়াৰ উৎকৃষ্ট নিদৰ্শন। উল্লেখযোগ্য যে 3-দিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ যোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে আজি পুৱা শ্ৰীৰাম জন্মভূমি মন্দিৰত উপস্থিত হৈ জনসাধাৰণক সম্বোধি এইদৰে কয়। ৰাষ্ট্ৰপতিগৰাকীয়ে মন্দিৰৰ ভিতৰৰ বিভিন্ন স্থানত হোৱা দৰ্শন আৰু আৰতিত ভাগ লোৱাৰ লগতে ৰামযন্ত্ৰ স্থাপনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। বৈদিক মন্ত্ৰৰ উচ্চাৰণেৰে এই ৰামযন্ত্ৰ আজি মন্দিৰৰ দ্বিতীয় মহলাত স্থাপন কৰা হয়। দেশৰ প্ৰতি সেৱা আগবঢ়োৱা আৰু ভগৱান ৰামৰ প্ৰতি কৰা পূজা অৰ্চনাৰ মাজত ৰাষ্ট্ৰপতিগৰাকীয়ে কোনো প্ৰভেদ নাৰাখে বুলি উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থকা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে বৰ্তমানৰ ভাৰতবৰ্ষ কেৱল এখন নতুন দেশেই নহয়, এখন পৰিৱৰ্তিত দেশ হিচাপে উদ্ভাসিত হৈ উঠিছে। যোৱা বছৰত প্ৰায় 168 কোটি ভক্তই ৰাজ্যখনৰ বিভিন্ন মন্দিৰ দৰ্শন কৰাৰ কথাও তেওঁ উল্লেখ কৰে। বৰ্তমানৰ যুৱ প্ৰজন্মৰ ধৰ্মীয় স্থানসমূহৰ ভ্ৰমণৰ প্ৰতি উৎসাহ যথেষ্ট বাঢ়িছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে মন্দিৰ নিৰ্মাণৰ সৈতে জড়িত কৰ্মীসকলক সন্মানিত কৰে। উল্লেখযোগ্য যে বৈদিক গণিত শাস্ত্ৰ আৰু জ্যামিতিক নক্সাৰে নিৰ্মিত ৰামযন্ত্ৰটোক যোগাত্মক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। চৰকাৰে ঘৰুৱা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ পি এন জি তথা সংহত প্ৰাকৃতিক গেছ চি এন জিৰ 100% যোগান নিশ্চিত কৰাৰ লগতে সমগ্ৰ দেশতে ইয়াৰ পৰিবহণ সুনিশ্চিত কৰা হৈছে। পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত আজি অনুষ্ঠিত আন্তঃ মন্ত্ৰালয়ৰ বৈঠকত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই কয় যে বিগত 2 সপ্তাহৰ ভিতৰত প্ৰায় 1,25,000 ঘৰুৱা আৰু বাণিজ্যিক সংযোগ কৰা হৈছে। তেওঁ কয় যে যোৱা প্ৰায় 3টা দিনত 5,600তকৈও অধিক গ্ৰাহকে সফলতাৰে পি এন জিৰ সংযোগ লাভ কৰিছে। বাণিজ্যিক ৰন্ধন গেছৰ বিষয়ে উল্লেখ কৰি যুটীয়া সচিবগৰাকীয়ে কয় যে 17খন ৰাজ্যৰ চৰকাৰলৈ ইয়াৰ অনুমোদনৰ নিৰ্দেশ দিয়াৰ লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বাণিজ্যিক ৰন্ধন গেছৰ যোগান ধৰা হৈছে। শ্ৰীমতী শৰ্মাই কয় যে কেন্দ্ৰীয় ৰাজ্য চৰকাৰসমূহলৈ পি এন জি নেটৱৰ্ক সম্প্ৰসাৰণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহান জনাইছে আৰু 10% অতিৰিক্ত বাণিজ্যিক ৰন্ধন গেছৰ যোগান ধৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ৰন্ধন গেছৰ কলা বজাৰৰ কথা উল্লেখ কৰি যুটীয়া সচিবগৰাকীয়ে কয় যে চৰকাৰে সকলো ৰাজ্যলৈ অভিযোগ পঞ্জীয়ন কৰাৰ লগতে এই ধৰণৰ অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ কৰিবলৈ আহান জনাইছে। যুটীয়া সচিবগৰাকীয়ে কয় যে ৰন্ধন গেছৰ অনলাইন বুকিং 94% বৃদ্ধি পাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ উপ মহাদেশীয় যুটীয়া সচিব অসীম মহাজনে কয় যে যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা প্ৰায় 280,000 যাত্ৰী উপমহাদেশীয় অঞ্চলসমূহৰ পৰা ভাৰতলৈ উভতি আহিছে। তেওঁ কয় যে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত চলি থকা সীমিত সংখ্যক বিমানৰ জৰিয়তে যাত্ৰী পৰিবহণৰ কাম কাজ চলাই থকা হৈছে। তেওঁ কয় যে সমাগত দিনবোৰত দমদম বিমানবন্দৰৰ পৰা ভালেসংখ্যক বিশেষ বাণিজ্যিক বিমানৰ উৰণ আশা কৰা হৈছে। কুৱেইট, বাহৰেইন আৰু ইৰাণৰ পৰা বিমান সেৱাৰ বাধ্যবাধকতাৰ হেতু চৰকাৰে ভাৰতীয় নাগৰিকক জৰুৰীকালীন ক্ষেত্ৰত ছৌদি আৰবিয়া হৈ যাত্ৰাৰ সুবিধা প্ৰদান কৰি আহিছে। তেওঁ লগতে জনায় যে ছাফিছয়া বিষ্ণু 15 নামৰ ভাৰতীয় নৌজাহাজৰ সদস্যসকলক ইৰাকত সুকলমে উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোক দেশলৈ সোনকালে উভতি আহিব পাৰিব বুলি আশা কৰা হৈছে। বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ বিশেষ সচিব ৰাজেশ কুমাৰ সিনহাই কয় যে হৰমুজ প্ৰণালীকে ধৰি পাৰস্য উপসাগৰত সকলো ভাৰতীয় জাহাজ সুৰক্ষিত হৈ আছে আৰু এতিয়ালৈ কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ বাতৰি অহা নাই। তেওঁ কয় যে জাহাজ পৰিবহণ সঞ্চালকালয়ে জাহাজৰ স্বত্বাধিকাৰী সংস্থা আৰু ভাৰতীয় মিছনৰ সৈতে সমন্বয় স্থাপন কৰি আহিছে। বিগত চৌব্বিশ ঘণ্টাত মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষই প্ৰায় ডেৰশটা ফোন কল আৰু 225টা ইমেইল গ্ৰহণ কৰিছে। এই সময়ছোৱাতেই সমন্বিত প্ৰচেষ্টাৰ মাজেৰে 16খন ভাৰতীয় জাহাজ উভতি আহিবলৈ সমৰ্থ হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
আরে ইয়ে ওয়ালা সস্তা হ্যায় লে লেতে হ্যায় না
না বস সস্তা নাহি সহি চাহিয়ে কোয়ালিটি মে নো কম্প্রোমাইজ সেফটি মে নো সারপ্রাইজ ডোন্ট জাস্ট বাই রেজ ইয়োর স্ট্যান্ডার্ড আপনাও ইন্ডিয়ান স্ট্যান্ডার্ড
জি হ্যাঁ ক্যুকি স্ট্যান্ডার্ড হ্যায় তো ভরোসা হ্যায় আর ইস ভরোসে কি পহচান হ্যায় BIS কোয়ালিটি মার্কস ISI, CRS or Hallmark. So be a smart consumer and raise your standard with Indian Standards.
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানৰ চুলতান হেইথম বিন তাৰিকৰ সৈতে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু ওমানে মধ্যপ্ৰাচ্যৰ শান্তি আৰু স্থিৰতা স্থাপনৰ বাবে উত্তেজনা প্ৰশমিত কৰিবলৈ আলোচনা আৰু কূটনৈতিক প্ৰচেষ্টাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ওমানৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি অনা শক্তিক ভাৰতে কঠোৰভাৱে গৰিহণা দিয়াৰ কথা উল্লেখ কৰে। শ্ৰীমোদীয়ে ভাৰতীয় লোকসকলকে ধৰি প্ৰায় 1000 লোকক সুৰক্ষিতভাৱে গৃহভূমিলৈ উভতি যোৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে বাৰ্তালাপত মিলিত হয়। তেওঁ সমাগত হৰি ৰায়া ঈদ উল ফিত্ৰিৰ বাবেও মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। বাৰ্তালাপৰ সময়ত দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ অশান্ত জৰ্জৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰাৰ লগতে অঞ্চলটোত উত্তেজনা হ্ৰাস কৰি শান্তি আৰু স্থিৰতা স্থাপনৰ বাবে দুয়োখন দেশৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। অসমত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে আজি 88জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। 6গৰাকী মহিলা প্ৰাৰ্থীৰ নামৰ সৈতে প্ৰকাশিত এই তালিকাত বহুকেইগৰাকী বিধায়কৰ প্ৰাৰ্থিত্ব কৰ্তন কৰা হৈছে। দলৰ সভাপতি নীতিন নবীনৰ অধ্যক্ষতাত অনুষ্ঠিত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সিদ্ধান্ত অনুসৰি জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব। লোকসভাৰ প্ৰাক্তন সাংসদ ডঃ ৰাজদীপ ৰয়ে শিলচৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৰাজ্যসভাৰ বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীয়ে দুলীয়া প্ৰাৰ্থিত্ব আগবঢ়াব। বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে ভৱানীপুৰ সৰভোগ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সমান্তৰালকৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তামুলপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিব। বিজেপিত নতুনকৈ যোগদান কৰা প্ৰদ্যুৎ বৰদলৈক দিছপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে অহা কেইবছৰৰ ভিতৰত ভাৰতক স্থানীয় ড্ৰোন নিৰ্মাণৰ গোলকীয় বজাৰ হিচাপে গঢ়ি তোলাৰ বাবে ক্ষীপ্ৰভাৱে কাম কৰি যাব লাগিব। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় সামৰিক উদ্যোগী সন্মিলনখনত উপস্থিত থাকি ভাষণ প্ৰসংগত শ্ৰীসিঙে কয় যে দেশত বৰ্তমান ড্ৰোন উৎপাদনৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ প্ৰয়োজন আহি পৰিছে আৰু বৰ্তমানৰ ভূ ৰাজনৈতিক অনিশ্চয়তাৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশক আত্মনিৰ্ভৰ হিচাপে গঢ়ি তোলাৰ এয়াই উত্তম সময়। আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅনেল মেছিয়ে 900টা গ'ল অতিক্ৰম কৰি ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ 2024 বছৰৰ অভিলেখ ভংগ কৰে। ফ্লৰিডাত অনুষ্ঠিত হোৱা কনকাকাফ চেম্পিয়নছ কাপৰ এখন খেলত লিঅনেল মেছিয়ে এই অভিলেখ গঢ়িবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশে বৰ্তমান সামাজিক, বিত্তীয়, ৰাজনৈতিক তথা সাংস্কৃতিক ক্ষেত্ৰত এক নৱজাগৰণৰ সৃষ্টি কৰিছে বুলি প্ৰকাশ কৰে। চৰকাৰে PNG তথা CNGৰ 100% যোগান নিশ্চিত কৰাৰ লগতে সমগ্ৰ দেশতে ইয়াৰ পৰিবহণ সুনিশ্চিত কৰিছে। অসমত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে আজি 88জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে আৰু আৰ্জেণ্টিনাৰ তাৰকা ফুটবলাৰ লিঅনেল মেছিয়ে 900টা গ'ল অতিক্ৰম কৰি ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পূৰ্বৰ অভিলেখ ভংগ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।